এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহুলোকে জীৱন হেৰুৱাইছিল, বহুলোক কাললৈ খুনীয়া হৈছিল। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটে যদিও অসম আন্দোলনৰ শ্বহীদসকল প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হয়। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম মৰাগাঁৱত প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল আৰু এই কাম সম্পূৰ্ণ হৈ উঠিল। এই শ্বহীদ স্মাৰকত মুঠ 860গৰাকী শ্বহীদৰ বহু সংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্ম বলিদানৰ বিষয়ে খোদিত কৰা হৈছে। শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পাছতে পশ্চিম বৰাগাঁৱত নিৰ্মিত এই ক্ষেত্ৰ উদ্বোধন কৰিব। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। কালি মুখ্যমন্ত্ৰীয়ে স্মাৰক ক্ষেত্ৰত শ্বহীদ প্ৰণামজ্যোতি প্ৰজ্বলন কৰে, লগতে 860 গছি বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে শ্বহীদ দিৱসৰ আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত গান্ধী খেলপথাৰ কৰিৰ তলত অনুষ্ঠিত হৈছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সমজিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ PR চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে দিৱস পালন কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত চোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলাসমূহত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই জিলাসমূহত গাহৰি মাংসৰ ক্ৰয় বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰাৰ লগতে সংক্ৰমিত এলেকাৰ গাহৰি নিধন কৰা হৈছে। মাজুলী জিলা প্ৰশাসন আৰু জিলা পশু চিকিৎসা বিভাগে এই ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা জাৰি কৰিছে। জিলাখনত অনিৰ্দিষ্টকাললৈ গাহৰি মাংসৰ ক্ৰয় বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে এই আইন অমান্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি প্ৰকাশ কৰিছে।
মাজুলী জিলাত ইতিমধ্যে আফ্ৰিকান চুৱাইন ফিভাৰৰ বেমাৰ চিনাক্তকৰণ হোৱাৰ পৰিপ্ৰেক্ষিতত অন্যান্য 7খন জিলাত যিহেতু গাহৰি মাংস নিষিদ্ধ কৰিছে, মাজুলীতে প্ৰশাসনৰ তৰফৰ পৰা গাহৰি মাংস বিক্ৰী কৰা নিষেধাজ্ঞা ইতিমধ্যে আয়োগ কৰা হৈছে। সেইটো আচলতে প্ৰশাসনীয় কথা, পুলিচ প্ৰশাসন বা চিভিল প্ৰশাসনে তেওঁলোকে সেইখিনি ব্যৱস্থা কৰিব। যিহেতু আমাৰ ইয়াত অৰ্গেনাইজ কোনো শ্লটাৰ হাউচ নাই, তথাপিও ক'ৰবাত যদি কোনোবা কেনেবাকৈ দোকান পোহাৰত বিক্ৰী কৰি নিয়মমতে থাকিব নালাগে, যদি থাকিছে তেতিয়াহ'লে পুলিচ প্ৰশাসনে সেইখিনি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব।
ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান IIMC-এ কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ 20 বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠান, গণমাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপৱিষ্ট কৰোৱা হ'ব। গুৱাহাটীৰ আজাৰাত আজি দিনৰ 10 বজাৰ পৰা এই সন্মিলন অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ ABC-ৰ চোহম এম্পৰিয়াত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হৈছে আৰু এতিয়ালৈ সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰিব পৰা হোৱা নাই। অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত প্ৰায় 6টা মহলা জুয়ে চানি ধৰে। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জুই নুমোৱাৰ চেষ্টা চলাই আছে যদিও সম্পূৰ্ণৰূপে জুই নুমোৱা নাই। অট্টালিকাটোৰ দ্বিতীয় মহলাত থকা ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখাত অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰৰ শ্মশানঘাটৰ বিপৰীতে থকা জিঞ্জিৰাম নৈৰ বাওঁফালে খহনীয়া প্ৰতিৰোধৰ বাবে কালি বিয়লি এখন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। গোৱালপাৰা জলসম্পদ সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ আধাৰশিলা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সঞ্চালক ডঃ কাশ্যপ প্ৰকাশে স্থাপন কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 কাছাৰ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক শিৱানন্দ ৰয়ৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।